आपके दर्शन के लिए बलराम जी मिश्र, आप जानते हैं इनको, चैतन्य महाप्रभु के।
हमें यदि के आती महाराज श्री बलराम मिश्र।
हाँ
चिंते पर चलते हैं आपके।
हाँ
कविराज जी संगे हमारे अनेक पुरानो आलाप आते।
हाँ
कल के और संगे देखा हलो कल महाराज हमारे देखे আমার তো বড় সৌভাগ্য, মানে এই সূত্রে আমারও দেখা হয়ে যাবে। কেন বহুদিন পূর্বে যখন ঠাকুর বসেনি তখন আমি ভাবলাম যদি একটু দয়া করে আসি আমিও।
হঠাৎ বেশ কাজ চলছে, কি জানি কি হয়। কেউ বলে যে পয়জন করে দিয়ে, হতে পারে
কে ফরমা রে,
কই বলতা হে কই পয়জন দিয়া,
কিসকো
মুজ
কোন বলতা হে,
এই সব ফ্যান্স
কে বলেছে শুরু করবে,
কে বলেছে
আপকো কোন পয়জন দেগা, কিস লিয়ে দেগা,
হু সেড দ্যাট শি উইল গো,
ইউ ডোন্ট নো, ইট ইজ সেড।